গণনা পুস্তক 21 অধ্যায়। লোকসকলক সাপে ডংখা, চিহুন আৰু উগক পৰাজয় কৰা। পাছত দক্ষিণ অঞ্চলত থকা অৰাডৰ কনানিয়া ৰজাই অথাৰিমৰ বাটেদি ইজৰাইল আহিছে বুলি শুনি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰে কিছুমান লোকক বন্দী কৰি নি ৰাখিলে। তেতিয়া ইজৰাইলে যিহুৱাৰ আগত প্ৰতিজ্ঞা কৰি ক'লে, আপুনি যদি এই লোকসকলক আমাৰ হাতত সমৰ্পণ কৰে, তেন্তে আমি তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিম। তেতিয়া যিহুৱাই ইজৰাইলৰ বাক্যলৈ কাণ দিলে, সেই কনানিয়াসকলক সমৰ্পণ কৰিলে। তেতিয়া লোকসকলে তেওঁলোকক আৰু তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিলে। সেই ঠাইৰ নাম হমা ৰখা হ'ল। পাছত তেওঁলোকে ইডুম দেশ ঘূৰিবৰ অৰ্থে চুফ সাগৰৰ বাটেদি হুৰ পৰ্বতৰ পৰা যাত্ৰা কৰিলে, আৰু বাটৰ কাৰণে লোকসকলৰ মন অতিশয় অধৈৰ্য হ'ল, আৰু লোকসকলে ঈশ্বৰ ও মুচিৰ বিৰুদ্ধে ক'বলৈ ধৰিলে, বোলে, মৰুভূমিত মৰিবলৈ তোমালোকে মিছৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা? কিয়নো আহাৰো নাই, পানীও নাই, আৰু আমাৰ মনে এই সামান্য আহাৰ ঘীন কৰিছে। তেতিয়া যিহুৱাই লোকসকলৰ মাজলৈ বিষাক্ত সাপ পঠিয়ালে, আৰু সেইবোৰে ডংখিবলৈ ধৰাত ইজৰাইলৰ মাজত অনেক লোক মৰিল। লোকসকলে মুচিৰ গুৰিলৈ আহি ক'লে, আমি গুপ্ত পাপ কৰিলোঁ, কাৰণ আমি যিহুৱা আৰু তোমাৰ বিৰুদ্ধে কথা ক'লোঁ। আমাৰ ওচৰৰ পৰা যিহুৱাই সাপবোৰ দূৰ কৰিবৰ বাবে তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা। তেতিয়া মুচিয়ে লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিলে। যিহুৱাই মুচিক ক'লে, তুমি এটা বিষাক্ত সাপ সাজি এডাল খুঁটিৰ ওপৰত নিচান স্বৰূপে তুলি ৰাখিবা। তেতিয়া সাপে ডংখা, যিকোনো লোকেই যদি তালৈ চায়, সেইজন জীৱ। তেতিয়া মুচিয়ে পিতলৰ এটা সাপ বনাই নিচান স্বৰূপে এডাল খুঁটি তুলি ৰাখিলে। তেতিয়া সাপে কোনো মানুহক ডংখিলে, তেতিয়া তেওঁ সেই পিতলৰ সাপলৈ দৃষ্টি কৰি জিলে। তেতিয়া ইজৰাইলৰ সন্তানসকলে যাত্ৰা কৰি এবুটত চাউনি পাতিলে, আৰু এবুটৰ পৰা যাত্ৰা কৰি সূৰ্য ওলোৱা দিশে মোৱাবৰ সন্মুখে থকা মৰুভূমিৰ ইয়ে অবাৰিমত চাউনি পাতিলে। তাৰ পৰা যাত্ৰা কৰি জেৰত উপত্যকাত চাউনি পাতিলে, আৰু তাৰ পৰা যাত্ৰা কৰি ইমৰীয়াসকলৰ সীমাৰ পৰা ওলোৱা মৰুভূমিত থকা অৰ্ণোনৰ অন্য পাৰে চাউনি পাতিলে, কিয়নো মোৱাবৰ আৰু ইমৰীয়াসকলৰ মাজত থকা অৰ্ণোন মোৱাবৰ সীমাত আছিল। এই হেতুকে যিহুৱাৰ যুদ্ধ পুস্তকত কোৱা হৈছে বোলে, চুফাত বাহেবক অৰ্ণোনৰ উপত্যকাবোৰক আৰু আৰ নামেৰে লোকালয় লৈ মুখ কৰা আৰু মোৱাবৰ সীমাত লগা চাউলীয়া উপত্যকাবোৰ তেওঁ জয় কৰিলে। তাৰ পৰা তেওঁকে বেৰলৈ, অৰ্থাৎ যি নাদৰ বিষয়ে যিহুৱাই মুচিক কৈছিল, তুমি লোকসকলক গোটোৱা, মই তেওঁলোকক পানী দিম, সেই নাদলৈ যাত্ৰা কৰিলে। সেই কালত ইজৰাইলে এই গীত গান কৰিলে, সেই নাদ উঠলি উঠা, তোমালোকে ইয়াৰ উদ্দেশ্যে গান গোৱা। এইয়ে অধ্যক্ষসকলে খনা নাদ, লোকসকলৰ প্ৰধানসকলে ৰাজদণ্ডৰে আৰু নিজ নিজ লাখুটিৰে ইয়াক খনন কৰিলে। পাছত তেওঁলোকে অৰণ্যৰ পৰা মৰ্টানালৈ, মৰ্টানাৰ পৰা নহলিয়েললৈ, নহলিয়েলৰ পৰা বামুটলৈ, আৰু বামুটৰ পৰা উপত্যকাই দি মোৱাবৰ দেশলৈ, সেয়ে যিচুমুনৰ ফাললৈ মুখ কৰি থকা পিছগা পৰ্বতৰ টিঙলৈ গ'ল। পাছত ইজৰাইলে ইমৰীয়াসকলৰ ৰজা চিহুনৰ গুৰিলৈ দূতৰ দ্বাৰাই এই কথা কৈ পঠিয়ালে, বোলে, তুমি নিজ দেশৰ মাজেদি মোক যাবলৈ দিয়া, আমি শস্য ক্ষেত্ৰত বা দ্ৰাক্ষা ক্ষেত্ৰত নুসুমাওঁ আৰু নাদৰ পানীও নাখাওঁ, তোমাৰ সীমা পাৰ নহওঁ মানে ৰাজবাটে গৈ থাকিম। তথাপি চিহুনৰ ৰজাই নিজ অঞ্চলৰ মাজেদি ইজৰাইলক যাবলৈ নিদিলে, কিন্তু চিহুনে নিজৰ সকলো প্ৰজাক গোটাই ইজৰাইলৰ বিৰুদ্ধে মৰুভূমিলৈ ওলাল আৰু জহচলৈ গৈ ইজৰাইলৰ সৈতে যুদ্ধ কৰিলে। ইজৰাইলে তৰোৱালৰ ধাৰত তেওঁক আঘাত কৰি অৰ্ণোনৰ পৰা জবুকলৈকে অৰ্ণোনৰ সন্তানসকলৰ সীমালৈকে তেওঁৰ দেশৰ অধিকাৰ কৰিলে। কাৰণ অমুনৰ সন্তানসকলৰ সীমা গড়েৰে দৃঢ় আছিল। এইদৰে ইজৰাইলে সেই সকলো নগৰ হাত কৰি ল'লে, আৰু ইজৰাইলে ইমূৰীয়াসকলৰ আটাই নগৰত, হিজবোনত আৰু তাৰ সকলো উপত্যকাবোৰত বাস কৰিবলৈ ধৰিলে। কিয়নো হিজবোন ইমূৰীয়াহঁতৰ ৰজা চিহুনৰ নগৰ আছিল। সেই চিহুনে মোৱাবৰ আগৰ ৰজাৰ অহিতে যুদ্ধ কৰি তেওঁ হাতৰ পৰা অৰ্ণোনলৈকে তেওঁক আটাই দেশ লৈছিল। এইকাৰণে কবিসকলে কয়, তোমালোক হিজবোনলৈ আহা, চিহুনৰ নগৰ সজা আৰু দৃঢ় কৰা হওক, কিয়নো হিজবোনৰ পৰা অগ্নি শিখা ওলায়, চিহুনৰ পৰা শিখাই মোৱাবৰ আৰ লগৰ গ্ৰাস কৰিলে, আৰু অন্নোনৰ ওখ ঠাইবোৰ প্ৰভুসকলক গ্ৰাস কৰিলে। সেই মোৱাব তোমাৰ সন্তাপ হ'ল, আৰু সেই কমুচৰ প্ৰজা তুমি বিনষ্ট হলা। সি নিজৰ পুতেকসকলক পলাবলৈ আৰু নিজৰ জীয়েকসকলক বন্দী অৱস্থাত পৰিবলৈ এৰি দিলে, ইমূৰীয়াসকলক ৰজা চিহুনৰ হাতত সমৰ্পণ কৰিলে। আৰু আমি তেওঁলোকলৈ বান মাৰিলোঁ, দিবোনলৈকে হিজবোন বিনষ্ট হ'ল, মেদবালৈ বিখতিত নোফহলৈকে আমি সকলোকে ধ্বংস কৰিলোঁ। এইদৰে ইজৰাইলে ইমূৰীয়াসকলৰ দেশত বাস কৰিবলৈ ধৰিলে। মুচিয়ে জাজেৰক গুপুতে চাবলৈ মানুহ পঠালে। তাৰ পাছত লোকসকলে তাৰ সকলো উপনগৰ হাত কৰি লৈ তাত থকা ইমূৰীয়াসকলক দূৰ কৰিলে। তেতিয়া তেওঁলোক ঘূৰি বাছানৰ বাটেদি উঠি গ'ল। তেওঁলোকৰ বিৰুদ্ধে ইডিত যুদ্ধ কৰিবলৈ বাছানৰ ৰজা উক আৰু তেওঁৰ সকলো প্ৰজাসকল ওলাল। তেতিয়া জিহুৱাই মুচিক ক'লে, তুমি তেওঁলৈ ভয় নকৰিবা, কিয়নো মই তেওঁক, তেওঁৰ আটাই প্ৰজাক আৰু তেওঁৰ দেশকো তোমাৰ হাতত শুধাই দিলোঁ। তুমি হিজবোনত থকা ইমূৰীয়া ৰজা চিহুনলৈ যেনে কৰিলা, তেওঁলৈকো তেনে কৰিবা। গতিকে তেওঁলোকৰ তেওঁৰ কোনো শেষ নথকাকৈ তেওঁক, তেওঁৰ পুতেকসকলক আৰু তেওঁ আটাই প্ৰজাক মাৰি তেওঁৰ দেশ অধিকাৰ কৰি ল'লে।